Ea, akakpani. Batorir hoite moi Rituparna Bora aru mur hoite ase Ibha Mohanto. Etia pradhan batori homu hol. Pradhanmantri Narendra Modiye arokhir proti janasadharanor bishekhoi jubo samor dharana holoni korar proyojonot gurutto arop korise. প্রধানমন্ত্রীয়ে কৃষি খণ্ডত লাভ করা গুরুত্বপূর্ণ সাফল্যের জৰিয়তে ভারতে অভিলেখৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে সংসদৰ শীতকালীন অধিবেশনৰ প্ৰতি লক্ষ্য ৰাখি সংসদ ভৱনত আজি এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয় আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 350 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আরক্ষীর প্রতি জনসাধারণের বিশেষকৈ যুব সামর ধারণা সলনি করার প্রয়োজনত গুরুত্ব আরোপ করেছে তেও কয় যে পেশাদারিত্ব সংবেদনশীলতা আর দায়বদ্ধতা বৃদ্ধি জনসাধারণের ধারণা সলনি করা সম্ভব হব আজি রায়পুরত আয়োজিত আরক্ষী সঞ্চালক প্রধান আর আরক্ষী মহাপরিদর্শক সকলের 60 সংখ্যক সম্মিলনত প্রধানমন্ত্রীয়ে অধ্যক্ষতা করে রাজ্য আর কেন্দ্রীয় শাসিত অঞ্চল সমূহত আরক্ষী তথা প্রশাসনক জনবসতিহীন দ্বীপসমূহক একত্রিত করার বাবে উদ্ভাবনী কৌশল গ্রহণ করে নেটগ্রিডর অধীনত তথ্য একত্রিত করে কৃত্রিম বুদ্ধিমত্তার সঙ্গে সংযোজিত করে কার্যক্ষম চোরাংচোয়া ব্যবস্থা গড়ি তুলিবলৈ নির্দেশ দিছে বিশ্ববিদ্যালয় আর শৈক্ষিক প্রতিষ্ঠানসমূহক আরক্ষীর অনুসন্ধানত ফরেন্সিকর ব্যবহার সন্দর্ভত অধ্যয়ন করবলৈ আহ্বান জানায় প্রধানমন্ত্রীয়ে নিষিদ্ধ ঘোষিত সংগঠনসমূহক নিয়মীয়াকৈ নিরীক্ষণ করার বাবে ব্যবস্থা গড়ি তোলাত গুরুত্ব আরোপ করে শ্রীমোদিয়ে বা উগ্রবাদ মুক্ত অঞ্চলসমূহত সর্বাঙ্গীন বিকাশ সুনিশ্চিত করার লগতে উপকূল অঞ্চলৰ নিরাপত্তা শক্তিশালী কৰিবলৈ নতুন ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে এই সম্মিলনৰ মূল বিষয়বস্তু আছিল বিকশিত ভাৰত সুৰক্ষাৰ দিশসমূহ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ইণ্টেলিজেন্স ব্যুৰৰ বিষয়াসকলক তেওঁলোকে আগবঢ়োৱা বিশেষ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক প্ৰদান কৰে তেওঁ লগতে নগৰীয়া আৰক্ষী সেৱাত আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে 3খন মহানগৰ আৰক্ষীক বঁটা প্ৰদান কৰে প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে কৃষি খণ্ডত লাভ করা গুরুত্বপূর্ণ সাফল্যের জৰিয়তে ভারতে অভিলেখৰ সৃষ্টি কৰিছে বুলি মন্তব্য করে খাদ্য শস্যৰ উৎপাদনৰ পৰিমাণ 35.70 কোটি টনলৈ বৃদ্ধি পোৱাৰ ফলত ইতিহাসৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি তেওঁ পূৰ্বৰ 10 বছৰৰ তুলনাত ভাৰতৰ খাদ্য শস্যৰ উৎপাদন 10 কোটি টন বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰে আকাশবাণীৰ আজিৰ মন কী বাত অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয় তেওঁ কয় যে শেহতীয়া খণ্ডৰ বিকাশে ভাৰতৰ নতুন চিন্তাৰ উন্মেষ আৰু যুৱশক্তিক উদ্ভাসিত কৰি তুলিছে মাত্ৰ কেইদিনমানৰ পূৰ্বে ভাৰতে কমনৱেলথ ক্ৰীড়া সমাৰোহৰ আয়োজক দেশ হিচাপে স্বীকৃতি লাভ কৰাৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ৰীড়া ক্ষেত্ৰটো দেশখনে উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে ক্ৰীড়াৰ ক্ষেত্ৰখনত 2025 বৰ্ষৰ নৱেম্বৰ মাহটো উল্লেখযোগ্য বুলি অভিহিত কৰি শ্ৰীমোদীয়ে এই সন্দৰ্ভত ভাৰতীয় মহিলা খেলুৱৈৰ দলে ICC মহিলা বিশ্বকাপত খিতাপ দখল কৰাৰ প্ৰসংগ উল্লেখ কৰে টকিঅ'ত অনুষ্ঠিত বধিৰ খেলুৱৈৰ অলিম্পিকত ভাৰতৰ 20টা পদক দখল কাবাডী বিশ্বকাপতো মহিলা খেলুৱৈসকলে সৃষ্টি কৰা ইতিহাস বিশ্ব বক্সিং কাপত 20টা পদক অৰ্জন দৃষ্টিহীন ক্ৰিকেট বিশ্বকাপত মহিলাৰ দলটোৰ খিতাপ দখলৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই সফলতাই প্ৰতিগৰাকী ভাৰতীয়ক উদ্বুদ্ধ কৰি ৰাখিব বুলি কয় দেশত সম্প্ৰতি এণ্ডিউৰেন্স স্পৰ্টছ শীৰ্ষক ক্ৰীড়া সংস্কৃতিয়ে নতুনকৈ উদ্ভাসিত হৈ অহাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে সম্প্ৰতি সমগ্ৰ দেশতে প্ৰতিমাহে 1500তকৈও অধিক সংখ্যক এণ্ডিউৰেন্স স্পৰ্টছৰ অনুষ্ঠান আয়োজিত হৈ আহিছে একেদৰে দুঃসাহসিক ক্ৰীড়াৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় পিথুৰগড়ত সাগৰ পৃষ্ঠৰ পৰা 14,500 ফুট উচ্চতাত আয়োজিত মাৰাথন প্ৰতিযোগিতাত 18খন ৰাজ্যৰ 750গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ভাৰতীয় নৌসেনাত INS মাহেৰ অন্তৰ্ভুক্তিক লৈ শ্ৰীমোদীয়ে কয় যে ভাৰতৰ পৰিৱেশতন্ত্ৰৰ সুৰক্ষা শক্তিশালী কৰি তোলাক লৈ প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱ অনুভৱ কৰে একেদৰে ভোকেল ফৰ লোকেল মন্ত্ৰ চতুৰ্থ কাশী তামিল সংগমম দক্ষিণ ভাৰতৰ প্ৰাকৃতিক কৃষিকাৰ্যৰ লেখীয়া ভালেমান বিষয় প্ৰধানমন্ত্ৰীয়ে আজিৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা পৰৱৰ্তী বাতৰি শুনক ইভা মহন্তৰ পৰা
সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি সংসদ ভৱনত আজি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। এই সৰ্বদলীয় বৈঠকখনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অধ্যক্ষতা কৰে। এই বৈঠকত 36টা ৰাজনৈতিক দলৰ 50গৰাকী নেতাই অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে বৈঠকখন ইতিবাচক আছিল বুলি মন্তব্য কৰে। তেওঁ কয় যে চৰকাৰে সকলো ৰাজনৈতিক দলৰ নেতাসকলক সংসদৰ শীতকালীন অধিৱেশনৰ সময়ছোৱাত উভয় সদনৰ কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে সহযোগিতা আগবঢ়াবলৈ আহান জনায়। তেওঁ কয় যে আইনগত আৰু অন্যান্য প্ৰায় 14টা বিষয় এই অধিৱেশন কালত আলোচনা কৰাৰ সম্ভাৱনা আছে। চৰকাৰে উভয় সদনৰ নিয়ম অনুসৰি গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰিবলৈ প্ৰস্তুত বুলি তেওঁ উল্লেখ কৰে। আন ৰাজনৈতিক দলসমূহৰ নেতাসকলেও অধিৱেশনৰ সময়ছোৱাত উত্থাপন কৰিবলগীয়া বিষয়সমূহৰ ক্ষেত্ৰত মতামত আগবঢ়োৱাৰ লগতে চৰকাৰৰ সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। ৰাজ্যসভাৰ সংসদীয় নেতা জে পি নাড্ডা, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজু, একে দপ্তৰৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু ডঃ এল মুৰুগানৰ লগতে কংগ্ৰেছ নেতা গৌৰৱ গগৈ, ডি এম কেৰ নেতা তিৰুচি ছিবা, তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ' ব্ৰায়েন, সমাজবাদী দলৰ নেতা ৰাম গোপাল যাদৱ, জে ডি ইউৰ নেতা সঞ্জয় ঝা আৰু শিৱসেনাৰ নেতা নৰেশ মহাস্কেকে ধৰি কেইবাগৰাকীও সাংসদে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে সংসদৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব আৰু অহা 19 ডিচেম্বৰত এই অধিৱেশনৰ সামৰণি পৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কাইলৈ বিশ্ব এইডছ দিৱসৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ নেতৃত্ব দিব। এইচ আই ভি প্ৰতিৰোধৰ লগতে চিকিৎসা, যত্ন আৰু কলংক নিৰ্মূলৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানে চৰকাৰী নেতা, বিভিন্ন অংশীদাৰ, যুৱ প্ৰতিনিধি, এইচ আই ভিত আক্ৰান্ত লোক আৰু আগশাৰী চিকিৎসা কৰ্মীসকলক একত্ৰিত কৰিব। ইয়াৰ জৰিয়তে জনস্বাস্থ্যৰ প্ৰতি প্ৰত্যাহ্বানস্বৰূপ এইডছ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত দেশৰ একত্ৰিত প্ৰচেষ্টা প্ৰতিফলিত হ'ব। এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থাৰ এলানি নতুন ভিডিঅ' সজাগতা অভিযানৰ আৰম্ভ কৰা হ'ব। এই অনুষ্ঠানত সংগীতানুষ্ঠানৰ লগতে পৰীক্ষা, চিকিৎসা আৰু বিশ্বাসেৰে জীয়াই থকাক বিষয়বস্তু হিচাপে লৈ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে কাইলৈ নতুন দিল্লীত সৰস অজীৱিকা খাদ্য মহোৎসৱ 2025 উদ্বোধন কৰিব। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে জনোৱা অনুসৰি সমগ্ৰ দেশৰ 25খন ৰাজ্যৰ প্ৰায় 300গৰাকী লাখপতি দিদি আৰু আত্মসহায়ক গোটৰ মহিলাই এই মহোৎসৱত অংশগ্ৰহণ কৰিব। ইয়াত মুঠ 62খন বিপণীত বিভিন্ন ধৰণৰ খাদ্য উপলব্ধ হ'ব বুলিও মন্ত্ৰালয়ৰ পৰা প্ৰকাশ কৰিছে। অসম, অৰুণাচল প্ৰদেশ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, কেৰালা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, গোৱা, গুজৰাটকে ধৰি ভিন ভিন ৰাজ্যসমূহে এই খাদ্য উৎসৱত অংশগ্ৰহণ কৰিব। দিল্লী আৰু কাষৰীয়া অঞ্চলৰ পৰা অহা দৰ্শকে 500ৰো অধিক বিভিন্ন খাদ্যৰ সোৱাদ লোৱাৰ উপৰিও বৈচিত্ৰ্যপূৰ্ণ সংস্কৃতিৰ আৰ্হিসমূহ বস্তুৰ দৰ্শন কৰিব পাৰিব। এই খাদ্য মহোৎসৱৰ পুৱা 11:30 বজাৰ পৰা নিশা 9:30 বজালৈ দৰ্শনাৰ্থীৰ বাবে মুকলি থাকিব আৰু অহা 9 ডিচেম্বৰলৈকে চলিব। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী বীৰেন্দ্ৰ কুমাৰে বিগত 11 বছৰত 32 লাখৰো অধিক দিব্যাংগ ব্যক্তিক আধুনিক যন্ত্ৰৰে সহায় কৰা বুলি উল্লেখ কৰিছে। নতুন দিল্লীত ভাৰতৰ কৃত্ৰিম অংগ নিৰ্মাণ নিগমৰ 53সংখ্যক প্ৰতিষ্ঠা দিৱসত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে এইবাৰ প্ৰতিষ্ঠা দিৱসত এই নিগমক নতুন চিন্তাৰে নতুন পৰিচয় প্ৰদান কৰা হৈছে বুলিও প্ৰকাশ কৰে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৰাঁচীত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 350 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 50 অভাৰত 8 উইকেটৰ বিনিময়ত 349 ৰান সংগ্ৰহ কৰে। দলৰ হৈ বিৰাট কোহলীয়ে সৰ্বাধিক 135 ৰান কৰে। কে এল ৰাহুলে 60 আৰু ৰোহিত শৰ্মাই 57 ৰানৰ বৰঙণি আগবঢ়ায়। দক্ষিণ আফ্ৰিকাৰ মাৰ্কো জেনছেন, নাড্ৰু বাৰ্গাৰ, কাৰ্বিন বক্স আৰু অটনিল বাৰ্টমেনে 2টাকৈ উইকেট লাভ কৰে। আমলৈ বাতৰি অহাৰ পৰলৈকে দক্ষিণ আফ্ৰিকাই 15 অভাৰত 4টা উইকেট হেৰুৱাই 77 ৰান সংগ্ৰহ কৰিছে। ভাৰতৰ হৈ হৰ্ষিত ৰাণাই 2টা আৰু অৰ্ষদীপ সিং, কুলদীপ যাদৱে 1টাকৈ উইকেট দখল কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰক্ষীৰ প্ৰতি জনসাধাৰণৰ, বিশেষকৈ যুৱচামৰ ধাৰণা সলনি কৰাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কৃষিখণ্ডত লাভ কৰা গুৰুত্বপূৰ্ণ সাফল্যৰ জৰিয়তে ভাৰতে অভিলেখৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে। সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি সংসদ ভৱনত আজি এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 350 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি নিশা 9:25 বজাত।